বটা। অ কি কৰিছে?
তই কি কৰিছ?
হা
তই কি কৰিছ?
এই মই এনে বিছনাতে পৰি আছিলোঁ, শুম আৰু অলপ লাহেকে।
কি খালি?
খালো আপোনাৰ চিকেন।
তাতে কি হোষ্টেল আছে নে কি আছে? কি কি খোৱাৰ খোৱাৰ ব্যৱস্থাটো কি?
অ থকা মানে আপোনাৰ কোম্পানীৰ ফালৰ পৰাই ৰুম দিয়া হৈছে আৰু ওচৰতে মানে খোৱা ব্যৱস্থা আৰু।
তাৰমানে
ব্যৱস্থাই
মান্থলি
কৰি
পইচা দিব লাগে নে?
নাই নাই নাই, সেইটো কোম্পানীৰ ফালৰ পৰাই প্ৰভাইড কৰা হৈছে।
কি কোম্পানীটো?
আপোনাৰ টিটিচি ইনফ্ৰা বুলি,
টিটিচি
আৰু
ইনফো।
নেশ্যনেল হাইৱে প্ৰজেক্ট কৰি আছে তাত।
তাৰমানে তই ডাইৰেক্টলি গভৰ্মেণ্টত সোমাব পৰা নাই, তই প্ৰাইভেটলি প্ৰাইভেট
নাই নাই
কোম্পানী।
ডাইৰেক্টলি কৰিছোঁ।
এইটো
লগৰ
কৰ কৰ
কোম্পানী আছে,
কোম্পানীটো কৰ।
কোম্পানী আপোনাৰ ওনাৰ ক'লে অৰুণাচলৰো আছে, দিল্লীৰো আছে, মানে 6জনমান ওনাৰ আছে। অৰিজিনেল অৰুণাচলৰ
অৰুণাচলৰ কৰ।
নাই এইটো ইমান নাজানো, অৰুণাচলৰ কোম্পানী বুলি জানো আৰু অৰিজিনেল।
তাৰ চিইঅ'ৰ নম্বৰ নাজানো? চিইঅ' কোন হয়?
ছিনিয়ৰ আপোনাৰ, আচলতে মই ইয়াতে সোমাইছোঁ আপোনাৰ নেশ্যনেল হাইৱেৰ এনএইচআই দিছিল বুলি আছে, তাৰে আমাৰ ঘৰৰ
না,
ওচৰৰে
ঠিক
আপোনাৰ
আছে ঠিক আছে, সেইবিলাক কথা মই সোধা নাই। মই সুধিছোঁ যিটো
অঁ
কোম্পানী আছে, সেই কোম্পানী যাৰ পৰা
অঁ
তই পেচেকটো পাইছ, সেইটো
হয়
তই জানিব লাগে না। কোন মানুহৰ লগত কাম কৰিছ, কোন তোৰ বছ, সেইটো জানাটো উচিত নে অনুচিত কচোন।
নাই নাই, বছ বছ জানো, বছ বছটো মানে নিজৰ ইনচাৰ্জ বা আপোনাৰ যোনটো
নহয় নহয়
কৰ্মচাৰী
সেইটো
মানে।
নহয় সেইটো নহয়, দ্য টপ বছ, কোনে এই কোম্পানীটো চলাইছে, এই মানুহটোৰ নামটো জানা নাজানো,
নাজানো নাজানো,
এইটো এইটো প্ৰব্লেম। তোৰ প্ৰব্লেমটো মই কৈ
সেইটো
দিওঁ,
মানে মনত নাই আৰু।
নাই মনত নাথাকে, সেইটো তো বিগেষ্ট প্ৰব্লেম ইজ ডেট ইউ ডু নট নো হু ইউ ৱৰ্ক ফৰ।
সেইটো হয় বাৰু।
নাও ইউ টেল মি হিজ নেম,
নাই জানি থ'ব লাগিব।
নাও টেল মি দ্য কোম্পানিজ নেম, আই কেন ফাইন্ড আউট, স্পেল ইট আউট।
টিটিসি ইনফ্রা,
TTC, টি এজ ইন টম, টি এজ ইন টম, সি এজ ইন চার্লি, ইনফো, INFO, রাইট?
ইনফ্রা, INFRA, FRA,
ও টি ইনফ্রা
ইনফ্রা ইনফ্রা
.com। আচ্ছা, মাই লেট মি চেক।